এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে দেশৰ বিভিন্ন ঠাইত ভিন ভিন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতিৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আৰম্বাগ লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে মহান ব্যক্তিত্বৰ আদৰ্শৰে পৰিচালিত পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰে শিক্ষা ব্যৱস্থাক সম্পূৰ্ণ বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰে। বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনৰ স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি তেনেই দুৰ্বল বুলি মত প্ৰকাশ কৰি ৰাজ্যখনত শাসনাধিষ্ঠ চৰকাৰখনক ইয়াৰ বাবে জগৰীয়া কৰে। শ্ৰীমোদীয়ে ইয়াৰ পিছত হাওৰাত অন্য এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ পৰা বিজেপিৰ প্ৰাৰ্থী বিনোদ সোনকাৰৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীশ্বাহে পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰা হ'ব বুলি দাবী কৰে। উল্লেখযোগ্য যে কালি অসমৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বিহাৰৰ বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ সভাত এই দাবী কৰিছিল। ইফালে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ কলকাতাত উপস্থিত হৈছে। বিজেপিৰ নেতাগৰাকীয়ে আজি দলটোৰ কলকাতাৰ কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলৰ সৈতে নিৰ্বাচনী আলাপ আলোচনাত অংশগ্ৰহণ কৰে। আম আদমী পাৰ্টীৰ আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনত জয়ী হলে 10টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে বিদ্যুৎ, পানী, স্বাস্থ্য, শিক্ষা আৰু কৰ্মসংস্থাপনৰ দিশত পদক্ষেপ লোৱাৰ বিষয়ে নিৰ্বাচনী প্ৰচাৰত উল্লেখ কৰে। দলটোৰ কাৰ্যালয়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা ভগৱন মানৰ সৈতে এখন সংবাদমেল সম্বোধন কৰি শ্ৰীকেজৰিৱালে 10টা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশতে দুখীয়া লোকক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে বিশ্বমানৰ চৰকাৰী বিদ্যালয়ৰ নিৰ্মাণৰ বিষয়েও শ্ৰীকেজৰিৱালে উল্লেখ কৰে। ইয়াৰ লগতে আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে দাবী কৰে যে চীনে দখল কৰা ভাৰতৰ ভূমি মুক্ত কৰিবলৈ সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব। ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আজি মহাৰাট্টৰ ধুলেত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক তীৱ সমালোচনা কৰে। শ্ৰীখাৰ্গে ন্যায় ব্যৱস্থাত অংশীদাৰিত্ব সুনিশ্চিত কৰিবলৈ জাতিগত জনগণনা জৰুৰী বুলিও দাবী কৰে। যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ লগতে সামাজিক দায়বদ্ধতা আৰু চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰপেটাৰ কেউটকুছি চেম্পিয়ন ক্লাবৰ উদ্যোগত 40 ঊৰ্ধৰ লোকৰ কাৰণে এখন মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে সমগ্ৰ কেউটকুছি গাঁও পৰিভ্ৰমণ কৰি চন্দ্ৰীচৰণ খেলপথাৰত প্ৰতিযোগিতাৰ সামৰণি মাৰে। জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰিবলগীয়া ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ বাইখুৰ কাৰণে দুধনৈ আঞ্চলিক ছাত্ৰসভাই প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা 23, 24 আৰু 25 মেত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখুৰ উৎসৱ উদযাপন কৰা হ'ব। দুধনৈ ৰাজহুৱা খেলপথাৰত আজি এই উদ্দেশ্যে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। উল্লেখযোগ্য যে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বাইখুৰ উৎসৱৰ এই বছৰ 25 বছৰ পূৰ্তি উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খেলৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈছেহি। দিনৰ 3:30 বজাত এখন বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দলটো উপস্থিত হয়। আঘাতৰ সমস্যাৰ বাবে শিখৰ ধাৱনৰ বাদে দলটোৰ আন সকলো খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছে। উল্লেখ্য যে ৰাজস্থান ৰয়েলছে অহা 15 মেত পাঞ্জাব কিংছৰ বিৰুদ্ধে আৰু 19 মেত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বৰ্ষাপাৰা ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব। দুয়োখন খেলৰ বাবে কাইলৈ ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।